अभी बहुत है गुड़।
अभी कम बढ़ता है, बात करना ना की
नहीं पुणे कुछ
कोड़ी
है
से মই
সত্তর রুপা।
হয় মনত পৰিলে আপোনাক হেল্ল' দিলো, একো ৰিপ্লাই নাই।
গো হেল কৈ থাকিলে মই ৰেছপন্স নকৰোঁ, হে নৰক কৈ থাকিলে মই ৰেছপন্স নকৰোঁ। মই ইয়াতে মাৰিবলৈ আহিছোঁ, মই মানুহ মাৰিবলৈ আহিছোঁ। তহঁতক
হৰিম হৰিম হৰিম
শুচা, তহঁতে চব চিধা
হৰিম
হ, মই কৈছোঁ নহয়, তহঁতে জুবিন গাৰ্গ দেখিছ, মোক দেখা নাই না, মোক চিনি পাবি। যিদিনাই কমেক্সৰ চিলভাৰ মাৰ্কেট ভাগিব সেইদিনা মোক সঁচাকে চিনি পাবি। মই ইয়াতে আছোঁ, মই এনেই ধেমালি কৰিব অহা নাই অ', মই পগলা নহয়,
গম পাব বৰ্তা,
নাপাওঁ,
মই
এনেই খেলি আছ মোৰ। সেইকাৰণে সিদ্ধাৰ্থ গোস্বামী চিনি পায় নেকি কয়?
মই মই খেলি থাকিলে মই আপোনাৰ লগত কিমান আগতে সেই প্ৰেংক কল কৰিছিলোঁ, এতিয়াতো এইবোৰ একোৱেই নকৰোঁ। মই খবৰ লওঁ আপোনাৰ, আপুনি ভালে আছেনে নাই, আইতা ভালে
চব
আছেনে,
মই ভাল
মই
থাকোঁ
সেইটো
নাথাকোঁ
কাৰণে
একো
খবৰ
চিন্তা
লওঁ।
নাই, তহঁতে ভালে থাক, তহঁতৰ চিন্তা চৰ্চাবিলাক ঠিক কৰ, হা সকলো ভাল হ, টানা টানি বাদ দে, কাৰো প্ৰতি মিছা কথা কোৱা বাদ দে, কাৰো লগত টানা টানি নকৰিবি, নিজৰ মতে নিজে থাক, হা নিজৰ পতিদেৱতাক হেৰি কৰ, সেয়াই কথা। তহঁত ছোৱালী মানুহ ছোৱালী কাম কৰ, ল'ৰা মানুহে ল'ৰাৰ কাম কৰক, শান্ত হৈ থাকক আৰু সত্যটো উপলব্ধি কৰক। এই সত্যটো মই আনিবলৈ আনিছোঁ, আৰু মই এইটো যিবিলাকে মিছা কথা কয়, যি বেয়া কাম কৰে, যি বেয়া হেৰিত যায়, তাৰ ধ্বংস অনিবাৰ্য। অমৃত গোস্বামীৰ ধ্বংস অনিবাৰ্য, হিমন্তৰ ধ্বংস অনিবাৰ্য, নৰাধম মোদীৰ ধনী ধ্বংস অনিবাৰ্য। মই কৈছোঁ নহয়, আজি কিমান ফোন আহিছে, ফোন আহি মোক এইটোৱা সময়তো মোক সিদ্ধাৰ্থ গোস্বামীৰ কথা সোধে,
হয় নেকি?
সুধি আছে।
মই সোধা নাই, মই সিদ্ধাৰ্থ গোস্বামী পাহৰি গৈছো, মোৰ একো মনতে নাই, লেনদেনো নাই, মোৰ একো মনতো নাই। মই আপোনাৰে মই আপোনাৰে বৰ্তা বুলি মই খবৰ
চা
লৈ
ইয়াতে
আছো।
এতিয়া জুবিন যেতিয়া নাই, এতিয়া মইহে আছোঁ, এইটো কেনেকুৱা ধৰণৰ কথা কচোন, হা? এতিয়া বৰঠাকুৰ এটা এখন এখন হাবিত দুটা সিংহ নাথাকে, গতিকে তহঁতে যিটো সিংহক বিচাৰি আছিলে মিছা সংগে, এইটো গ'ল। এতিয়া মই ইয়াতে আছোঁ, মোক সত্যটো শুনিব লাগিব। মই তাক বহুত মৰম কৰিছিলোঁ জানানে, বহুত মৰম কৰিছিলোঁ, বহুত মৰম, তাক মই ইমানেই বেছি মৰম কৰিছিলোঁ, ইমানেই বেছি মৰম কৰিছিলোঁ। আমেৰিকাত থকা এই মানুহবিলাকে এটা এইটো কি চিটি বেংকৰ ভাইচ প্ৰেচিডেণ্টটোৱে কি কৈছিলে জানানে, ইয়াতে বহুত অসমীয়া মানুহ আছে যি বহুত জ্ঞানী হয় আৰু বহুত ধনী হয় আৰু যাৰ দিলটো বহুত ডাঙৰ হয়, সেইটো মাত্ৰ এটা আছে, অভিনৱ বৰঠাকুৰ। সেইকাৰণে জুবিনক ইমান দিল খুলি সি দিব পাৰে, কোনেওতো দিব নোৱাৰিলে, কোনো 100 টকা এটা উলিয়াই, 100 ডলাৰ এটা উলিয়াই দিব নোৱাৰে তাতে, হা? গতিকে মই তাক বহুত মৰম কৰিছিলোঁ, প্ৰথমবাৰ ইমান ধুনীয়া আছিলে, দ্বিতীয়বাৰ সি কেতিয়াও নিজৰ ঘৈণীয়েকক ক'তো লৈ নাযায়, কিন্তু যেতিয়া মই তাক মাতিছোঁ দ্বিতীয়বাৰ, ঘৈণীয়েকক লৈ গৈছে, গৰিমা একবাৰৰ কাৰণে আমেৰিকাত গৈছে, মোৰ কাৰণে আহিছে তাই, হা? এই ৰুটি বনোৱা হেৰি কৰা গৰিমাক লৈ যাবলৈ সি বাধ্য হৈছে, যেতিয়া মই কৈছো আই ঘৈণীয়েকক লৈ আহিবি কুকুৰ, সি লৈ আহিছে নহয়। মই প্ৰথমতে তাক যি কওঁ, তাৰ মেনেজাৰ নাছিলে জাননে, তাৰ মেনেজাৰ নাছিলে, মই কৈছো এই খবৰদাৰ, তই মেনেজাৰ নোহোৱাকৈ ডাইৰেক্টলি কাৰো লগত কথা নাপাতি, মেনেজাৰ এটা ল। তেতিয়া তাৰ্চে মিট্টেল বুলি ল'ৰাটোক লৈছিলে, তাৰ্চে মিট্টেল এটা এইটো কি বিদেশী মানুহ ন, সি বৰ ধুনীয়া, তাৰ বিজনেছ কৰিব জানে, সি অসমীয়া মানুহে বিজনেছ কৰিব নাজানে। এতিয়া তাৰ যিটো হেৰি আছিলে সিদ্ধাৰ্থ নেকি, সেইটো অসমীয়া, আচল তাৰ মেনেজাৰটো আছিলে তাৰ্চেম, তাৰ্চেম ৱাজ এ ভেৰি গুড মেনেজাৰ, তাৰ্চেমে তাক বহুত ওপৰত উঠাই দিছিলে, ইয়ালি গুৱাই দিছিলে। তাৰ্চেমে অলপ পইচা বেছি লয়, কিন্তু কামটোতো ভাল কৰে নহয়, সি মিট্টল মানুহ, সি অসমীয়া নহয়। মই যেতিয়া তাক কৈছিলোঁ আই তাই অঁ মাৰোৱাৰী, মাৰোৱাৰী মই তাক মাৰোৱাৰী মেনেজাৰ, মই যেতিয়া কৈছোঁ তই মেনেজাৰ ল, সি ভালকৈ সেইটো মেনেজাৰ লৈছিলে। তেতিয়া মই গোটেইবিলাক অডিঅ' ইকুইপমেণ্ট আনি তাৰ মুম্বাইত তাৰ হেৰি খুলি খোলাই দিলোঁ, মোৰ সেই সেইকাৰণে মোৰ লগত থাকিব লাগিছিলে, মোৰ কথা শুনিব লাগিছিলে, মোৰ নাহিলে, কাৰণ তাৰ যিবিলাক বন্ধু আছে চব বদমাছ, চব বদমাছ, তাৰ পৰা খায়, তাক মদ খুৱাই, তাক বিল্লাঘাটিত নিয়ে, তাক জগতৰ জঘন্য হেৰি কৰে, সেইকাৰণে তাৰ এনেকুৱা, তাক যদি বিল্লাঘাটিয়ে ঘাটিয়ে লৈ নগ'লে তাৰ এটা ল'ৰা হ'লহেঁতেন, তাৰ কেঁচুৱা এটা হ'লহেঁতেন, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰিছে যে ঘৈণীয়েকৰ ওচৰতে নাহে, দিনে ৰাতিয়ে ঘূৰাই ফুৰে। ঘৈণীয়েকজনীৰ ওচৰত সি থাকিবই নোৱাৰে, ঘৈণীয়েকৰ ওচৰত থাকিলেহে ল'ৰা ছোৱালী হ'ব, হয় নহয়? তাক ঘৈণীয়েকৰ পৰা আঁতৰ কৰি পেলাই, ঘৈণীয়েকৰ পৰা যি আঁতৰ চা, মই যেতিয়া মই আমেৰিকাত মই য'তেই ট্ৰেভেলত যাওঁ, হয় লাছ ভেগাছ যাওঁ, নহয় কেলিফৰ্নিয়া যাওঁ, মোৰ মমিক সদায় লগত লৈ যাওঁ, এটা এক্সট্ৰা নিজৰ পকেটৰ পৰা টিকেট কাটি মোৰ ঘৈণীজনী মোৰ লগত থাকিবই লাগিব। সেইটো মোৰ এক প্ৰিন্সিপল নাম্বাৰ ওৱান, মোৰ ঘৈণী মোৰ লগত লাগিব। হা, কি ঘৈণীজনীৰ লগত নিনিয়ে? এইটোৱেতো কথা, কাৰণ তাৰ বেয়া বন্ধু আছে নে, বন্ধুবিলাক বেয়া যে নহয়, সেইকাৰণে। হ'ব যা, মই ভাত ভাতকেইটা বনাবলৈ যাওঁ, তই পাছত কথা পাতিম।
ঠিক আছে,
বাই।